এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিভাগীয় সূত্ৰ অনুসৰি এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈ কমেও 26 জন লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাত মুঠ 250 জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। কাৰ্বি আংলঙত কালি ৰোগত আক্ৰান্ত হৈ দুগৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱায়। বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত এই ৰোগত আক্ৰান্ত 9টি শিশু চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে। ধেমাজি জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জিলাখনত এই পৰ্যন্ত 3জন ৰোগীয়ে এই ৰোগত প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত 19জন লোক আক্ৰান্ত হৈছে। ইয়াৰে 7জনৰ শৰীৰত এই ৰোগৰ অৱস্থিতি নিশ্চিত হৈছে। গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা 19লৈ বৃদ্ধি পাইছে। শোণিতপুৰ জিলাতো এই ৰোগে গুৰুতৰ ৰূপ লৈছে। ৰোগত আক্ৰান্ত হৈ জিলাখনত এটি শিশুসহ 2গৰাকী লোকৰ মৃত্যু হৈছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঠায়ে ঠায়ে ফগিং কৰাৰ লগতে আঁঠুৱা, ঔষধীকৰণ আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়ুক্ত আয়ুষ গাৰ্গৰ অধ্যক্ষতাত তথা আৰক্ষী অধীক্ষক সুব্ৰজ্যোতি বৰাৰ উপস্থিতিত আজি চলিত বছৰৰ জুন মাহৰ অপৰাধ সন্মিলন অনুষ্ঠিত হয়। আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত হোৱা সন্মিলনত বিগত সময়ছোৱাত জিলাখনত হোৱা অপৰাধমূলক ঘটনা, অপৰাধসমূহৰ ধৰণ, পটভূমি, কাৰক আদি সন্দৰ্ভত বিশ্লেষণাত্মকভাৱে আলোচনা কৰা হয়। সন্মিলনখনত ভৱিষ্যতে জিলাখনক অপৰাধশূন্য জিলা হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া সম্ভাৱ্য প্ৰতিকাৰমূলক ব্যৱস্থাৱলী তথা ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা হয়। লগতে সংশ্লিষ্ট সকলো বিভাগৰ সৈতে মত বিনিময় কৰা হয়। এই সন্মিলনত জিলা প্ৰশাসন তথা আৰক্ষী বিভাগে শিৱসাগৰ জিলাবাসীৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাক সুনিশ্চিত কৰাৰ বাবে সকলো বিভাগৰে সহযোগিতাৰ প্ৰতি আহ্বান জনায়। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোলাঘাট জিলাৰ মেৰাপানীত আজি বিকাশ বঁটাৰ অধীনত অঞ্চলটোৰ 3টা সমষ্টিৰ 92গৰাকী ছাত্ৰ ছাত্ৰীক চেক বিতৰণ কৰা হয়। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে বিগত বছৰসমূহৰ দৰে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক চাওদাং পথাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত জ্ঞান বিকাশ বঁটা প্ৰদান কৰে। প্ৰতিগৰাকী শিক্ষাৰ্থীকে এটাকৈ মেহগনি গছৰ পুলি, প্ৰমাণপত্ৰ আৰু 10,000 টকাৰ একোখনকৈ চেক প্ৰদান কৰা হয়। ডিব্ৰুগড়ৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান জনসাংস্কৃতিক সমাজৰ উদ্যোগত 3দিনীয়াকৈ আয়োজিত আধুনিক গীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। অনাতাঁৰ আৰু দূৰদৰ্শনৰ শিল্পী ৰুমি গোস্বামীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাখনত জিলাখনৰ 7 শিকাৰুৱে অংশগ্ৰহণ কৰে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত আয়োজিত প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত আকাশবাণীৰ 3গৰাকী শিল্পী ছৈয়দা জুৰী ৰহমান, কল্পনা ভাগৱতী ভট্টাচাৰ্য আৰু ৰুণজুন ফুকনক সম্বৰ্ধনা জনোৱা হয়। আকাশবাণীৰ অৱসৰপ্ৰাপ্ত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত প্ৰযোজক ৰাজেন গোহাই সামৰণি অনুষ্ঠানত উপস্থিত থাকে। এগৰাকী প্ৰকৃত দেশপ্ৰেমিক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী দেশভক্ত তৰুণৰাম ফুকনৰ সন্মানাৰ্থে ৰাজ্যৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত দেশভক্তি কুইজ প্ৰতিযোগিতাত পঞ্জীয়নৰ সময়সীমা 18 জুলাইলৈ বৃদ্ধি কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অহা 27 জুলাইৰ দিনৰ 10 বজাৰ পৰা হ'বলগীয়া প্ৰতিযোগিতাখন সকলোৰে বাবে মুকলি থাকিব আৰু একোটা দলত 3জনকৈ সদস্য থাকিব পাৰিব বুলি আয়োজকে প্ৰকাশ কৰিছে। এই প্ৰতিযোগিতাত প্ৰথম 3টা স্থান লাভ কৰা দলকেইটাই ক্ৰমে 1,75,000 আৰু 50,000 টকা পুৰস্কাৰ হিচাপে লাভ কৰিব। প্ৰতিযোগিতাখনত দৰ্শকৰ বাবে মুঠ 75,000 টকা মূল্যৰ পুৰস্কাৰ ধাৰ্য কৰা হৈছে। বাতৰি কাকতৰ জৰিয়তে প্ৰকাশ কৰা QR কোডৰ জৰিয়তে পঞ্জীয়নত যিকোনো অসুবিধাৰ সন্মুখীন হলে DIPRquiz2025@gmail.com ইমেইল আইডি অথবা 7002993827 ফোন নম্বৰত যোগাযোগ কৰিবলৈ সঞ্চালকালয়ে আহ্বান জনাইছে। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাজ্যৰ 19 বছৰ অনুৰ্ধ এটি 17জনীয়া ফুটবল দল এই মাহৰ শেষভাগলৈ স্পেইনলৈ যাব। এই দলটোৱে স্পেইনত মাৰ্ভেলো ফুটবল ক্লাবত 14 দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব। দলটোত 70 সংখ্যক বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰা কেইবাগৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।